এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে ভাস্বতী দেৱী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল ৰাজ্যখনত দ্বিতীয় পৰ্যায়ত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অন্ত পৰাৰ আগদিনা আজি বিভিন্ন ৰাজনৈতিক দলৰ ব্যাপক প্ৰচাৰ অভিযান। অহা 26 এপ্ৰিলত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন স্বচ্ছ আৰু ন্যায়িকৈ পৰিচালনাৰ বাবে নিৰ্বাচন আয়োগৰ বিশেষ তৎপৰতা গ্ৰহণ। 2024-25 বৰ্ষত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তিৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দৰ্পণ নামভৰ্তি পৰ্টেল মুকলি। অসম লোকসেৱা আয়োগৰ পৰীক্ষা কেলেংকাৰী গোচৰ সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত তদন্তৰ প্ৰতিবেদন দাখিল। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি চেন্নাই ছুপাৰ কিংছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ মুখামুখি। ৰাজ্যখনত দ্বিতীয় পৰ্যায়ত অহা 26 এপ্ৰিলত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ কাইলৈ অন্তিম দিন হোৱাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। শাসনাধিষ্ঠিত বিজেপিৰ লগতে অন্যান্য ৰাজনৈতিক দলসমূহেও নিৰ্বাচন হ'বলগীয়া দৰং, ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও সমষ্টিত ব্যাপক প্ৰচাৰ অব্যাহত ৰাখিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নগাঁও জিলাৰ জুৰিয়াত দলৰ প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। নিজৰ ভাষণত মুখ্যমন্ত্ৰীয়ে সাধাৰণ ৰাইজৰ সমস্যা উপলব্ধি কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন NDA চৰকাৰে তেওঁলোকক প্ৰাপ্য সুবিধা প্ৰদান কৰি আহিছে বুলি মন্তব্য কৰে। নগাঁও সমষ্টিত নিৰ্বাচনী প্ৰস্তুতি তথা প্ৰচাৰ সন্দৰ্ভত আমাৰ নগাঁৱৰ সংবাদদাতা মুনিন্দ্ৰ শইকীয়াই এইদৰে কয়।
সমাগত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিন সমুচাপি অহাৰ লগে লগে নগাঁও জিলাতো ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ইতিমধ্যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনটো জিলাখনৰ কলিয়াবৰ বিধানসভা সমষ্টি আৰু বহমপুৰ বিধানসভা সমষ্টিত কাজিৰঙা সংসদীয় সমষ্টিৰ বাবে ভোটগ্ৰহণ যোৱা 19 এপ্ৰিলত শান্তিপূৰ্ণভাৱে সমাপ্ত হৈছে যদিও নগাঁও সংসদীয় সমষ্টিৰ অন্তৰ্গত নগাঁও জিলাৰ নগাঁও বৰতাতোবা বিধানসভা সমষ্টি, চামগুৰি বিধানসভা সমষ্টি, ৰূপহীহাট বিধানসভা সমষ্টি, হিং বিধানসভা সমষ্টি আৰু ৰহা বিধানসভা সমষ্টিত অহা 26 এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। 26 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনক কেন্দ্ৰ কৰি নগাঁৱত ৰাজনৈতিক বতাহ হুতাল হৈ পৰিছে। বিশেষকৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীয়ুষ হাজৰিকাই জিলাখনৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ চলাই বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট প্ৰাৰ্থী সুৰেশ বৰাৰ প্ৰচাৰ চলাইছে। ইপিনে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ হৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, ৰকিবুল হুছেইন, ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে জিলাখনৰ বিভিন্ন ঠাইত নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে।
মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি দৰং, ওদালগুৰি লোকসভা সমষ্টিৰ NDA প্ৰাৰ্থী দিলীপ শইকীয়াৰ সমৰ্থনত চিপাঝাৰ, মঙলদৈ আৰু নাগৰিজুলীত প্ৰচাৰ চলায়। প্ৰচাৰ সভাত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে বিজেপি নেতৃত্বাধীন চৰকাৰে বিগত সময়ছোৱাত ৰাজ্যখনৰ সকলো স্তৰৰ জনসাধাৰণৰ কল্যাণৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰে। অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু BTRৰ মুৰববী প্ৰমোদ বড়োৱেও আজি ওদালগুৰি জিলাৰ শিমলুগুৰিত দৰং ওদালগুৰি সমষ্টিৰ প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলায়। ইপিনে মন্ত্ৰী পীয়ুষ হাজৰিকাই আজি নগাঁও সমষ্টিৰ NDA প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ সমষ্টিটোৰ দক্ষিণ বাটত প্ৰচাৰ চলায়। কংগ্ৰেছ দলৰ নগাঁও সমষ্টিৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে আজি মৰিগাঁৱত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীত ৰাজ্যৰ দলৰ নেতা অখিল গগৈয়ে অংশ লয়। তেওঁ বিজেপিৰ অৰ্থনৈতিক নীতিৰ তীব্ৰ সমালোচনা কৰে। কংগ্ৰেছ দলৰ সভাপতি ভূপেন কুমাৰ বৰায়ো বিভিন্ন স্থানত প্ৰচাৰ অভিযান চলায়। ইফালে বাক্সা জিলাৰ জালাহত আজি গণ সুৰক্ষা পাৰ্টীৰ কোকৰাঝাৰ সমষ্টিৰ প্ৰাৰ্থী বিনীতা ডেকাই প্ৰচাৰ চলায়। তৃতীয় পৰ্যায়ত নিৰ্বাচন হ'বলগীয়া গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে আজি সমষ্টিটোত 6খনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। কাৰ্বি আংলং জিলাৰ ডিফুত আজি APHC সমৰ্থিত প্ৰাৰ্থী JI কাথাৰৰ হৈ নিৰ্বাচনী সভা অনুষ্ঠিত হয়। ৰাজ্যখনৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানৰ কাইলৈ সামৰণি পৰিব। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে জাৰি কৰা এটা বিবৃতি অনুসৰি ভোটগ্ৰহণৰ 48 ঘণ্টা আগেয়ে প্ৰাৰ্থীসকলে নিৰ্বাচনী প্ৰচাৰ সামৰিব লাগিব। এই অনুসৰি কাইলৈ বিয়লি 5 বজাত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ সামৰণি পৰিব। কাইলৈ বিয়লি 5 বজাৰ পৰা কোনো লোকে নিৰ্বাচনী প্ৰচাৰ সম্পৰ্কীয় সভা, শোভাযাত্ৰা আদি অনুষ্ঠিত কৰিব নোৱাৰিব বা কোনো জনসমাগমত প্ৰচাৰ চলাব নোৱাৰিব। তদুপৰি টেলিভিছন, চিনেমাটোগ্ৰাফ বা অন্য কোনো মাধ্যমত নিৰ্বাচনী প্ৰচাৰ চলোৱাটো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই সময়ছোৱাত কোনোধৰণৰ সাংস্কৃতিক অনুষ্ঠান, নাট্যানুষ্ঠান বা যিকোনো মনোৰঞ্জনধৰ্মী অনুষ্ঠানৰ আয়োজন কৰি নিৰ্বাচন সম্পৰ্কীয় প্ৰচাৰৰ দ্বাৰা জনসাধাৰণক প্ৰভাৱিত কৰিব নোৱাৰিব বুলি কোৱা হৈছে। ৰাজ্যখনত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত হ'বলগীয়া নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনসমূহে ভোটদাতাৰ সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ ঘটনা ৰোধ কৰিবলৈ বিহিত ব্যৱস্থা লৈছে। আজি বিয়লি কৰিমগঞ্জ জিলা আয়ুক্তৰ কাৰ্যালয়ত নিৰ্বাচনী প্ৰস্তুতি সন্দৰ্ভত এখন সংবাদমেল অনুষ্ঠিত হয়। এই সংবাদমেলত জিলাখনৰ আয়ুক্ত মৃদুল যাদৱ, আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাসৰ লগতে ভালেসংখ্যক শীৰ্ষ বিষয়া উপস্থিত থাকে। মৰিগাঁও জিলাত আজি আম্মসহায়ক গোটৰ মহিলাসকলে ভোটদানৰ বাবে জনসাধাৰণক সজাগ কৰিবলৈ বিশেষ কাৰ্যসূচী গ্ৰহণ কৰে। আজি জিলাখনৰ 85খন গাঁও পঞ্চায়ত আৰু 11টা ৱাৰ্ডত মহিলাসকলে শোভাযাত্ৰা উলিয়ায়। উল্লেখযোগ্য যে জিলাখনত 29টা ভোটগ্ৰহণ কেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত হ'ব। আনহাতে 6টা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ, 1টা মহিলাৰ দিব্যাংগ ভোটগ্ৰহণকাৰীৰ দ্বাৰা পৰিচালিত হ'বলগীয়া কেন্দ্ৰ থাকিব।
শুনক, এয়া কেৱল ফোনৰ এটা শব্দ নহয়, ক্ষুদ্ৰ কৃষকসকলৰ বাবে এয়া এক সন্মানৰ শব্দ। বীজ সাৰৰ বাবে মহাজনৰ পৰা কত ঋণ লৈছিল, তেতিয়া শস্য ক্ষতিৰ বাবে আপুনি কেনেদৰে কান্দিছিল? মোদীজীয়ে আমাৰ দুখ বেদনা বুজি পাইছে, এম এছ পি বৃদ্ধি কৰিছে, জলসিঞ্চন বৃদ্ধি কৰিছে, বীমা পৰিশোধ বৃদ্ধি কৰিছে, অনলাইন বজাৰ সৃষ্টি কৰিছে, আৰু তথাপিও তেওঁ কয় যে এইটো মাত্ৰ এটা আৰম্ভণিহে। দেশক আৰু আগুৱাই লৈ যোৱাৰ মোদীজীৰ এয়া গেৰাণ্টি, আৰু মোদীজীক আগুৱাই লৈ যোৱাৰ গেৰাণ্টি মোৰ। পদুম ফুলৰ চিহ্নত ভোট দিয়ক, বিজেপিক জয়যুক্ত কৰক।
দ্বিতীয় পৰ্যায়তো লোকসভা নিৰ্বাচন স্বচ্ছ আৰু নিয়াৰিকৈ পৰিচালনাৰ বাবে নিৰ্বাচন আয়োগে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে। এই অনুসৰি প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত ভোটদাতাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ভোটগ্ৰহণ প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰিবলৈ আয়োগে নিৰাপত্তা আৰু অন্যান্য দিশসমূহো সূক্ষ্মভাৱে তদাৰক কৰি আছে। নিৰ্বাচনত স্পৰ্শকাতৰ হিচাপে বিবেচিত হ'বলগীয়া ভোটকেন্দ্ৰসমূহত ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰাৰ লগতে কেন্দ্ৰৰ ভিতৰে বাহিৰে চি এ পি এফ অৰ্থাৎ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী নিয়োগ কৰা হ'ব। তদুপৰি ই ভি এমসমূহ অনানিয়া কৰা বাহনসমূহত জি পি এছ সংলগ্ন কৰি ৰখা হ'ব। প্ৰায় 20,000 বাহনত জি পি এছ ট্ৰেকিঙৰ ব্যৱস্থা থাকিব। আন্তঃৰাষ্ট্ৰীয় সীমান্তসমূহত জনসাধাৰণৰ আহ যাহৰ ক্ষেত্ৰত চোকা দৃষ্টি ৰখা হৈছে। এইবাৰ ভোটকেন্দ্ৰসমূহত দৃষ্টিহীন লোকসকলৰ বাবে ব্ৰেইল পদ্ধতিৰে ভোটদানৰ ব্যৱস্থাও কৰা হৈছে। তদুপৰি জ্যেষ্ঠ নাগৰিক, সন্তান সম্ভৱা আৰু দিব্যাংগসকলক অপেক্ষা নকৰাকৈ ভোটদানৰ সুবিধা প্ৰদান কৰা হ'ব। আনহাতে 85 বছৰ ঊৰ্ধৰ জ্যেষ্ঠ নাগৰিক আৰু শাৰীৰিক প্ৰতিবন্ধকতা থকা লোকসকলক তেওঁলোকৰ ইচ্ছা অনুসাৰে নিজৰ বাসগৃহৰ পৰা ভোটদানৰ সুবিধা ইতিমধ্যে দিয়া হৈছে। ইপিনে ৰাজ্যখনত নিৰ্বাচনী প্ৰযুক্তিৰ সহায়ত পৰিচালনাৰ বাবে আয়োগে ভালেমান অত্যাধুনিক ব্যৱস্থা লৈছে। ভোটদাতাৰ তালিকা প্ৰস্তুত কৰাৰ বাবে ইৰনেট নামৰ ছফটৱেৰ ব্যৱহাৰৰ উপৰি ৰাজ্যখনত নিৰ্বাচনী আচৰণবিধি উলংঘাৰ ঘটনা পৰিলক্ষিত হোৱা মাত্ৰেই নিৰ্বাচন আয়োগক অৱগত কৰাবলৈ চি ভিজি লেব জনসাধাৰণৰ বাবে মুকলি কৰা হয়। এই এপত পঞ্জীয়ন হোৱা 90% গোচৰ লাভ কৰাৰ 100 মিনিটৰ ভিতৰতে নিষ্পত্তি কৰা হয়। ৰাজ্যখনত 4,35,000 নতুন ভোটদাতা আছে আৰু তেওঁলোকক সৰ্বোত্তম গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ বাবে উৎসাহিত কৰিবলৈ ভালেমান সজাগতামূলক কাৰ্যসূচী লোৱা হৈছে। ভোটদান সৰ্বাম্মক কৰি তোলাৰ বাবে স্বীপ কাৰ্যসূচীৰ অধীনত জিলা প্ৰশাসনসমূহে বিভিন্ন ব্যৱস্থা লৈছে। আনহাতে এইবাৰ নিৰ্বাচনত নিয়োজিত হ'বলগীয়া কৰ্মচাৰীসকলে নিৰ্বাচনৰ দিনটোৰ বাবে মৰগীয়া বানচ লাভ কৰাৰ উপৰি পৰিবহণৰ সুবিধা আৰু থকা খোৱাৰ ব্যৱস্থাও লাভ কৰিছে। ইপিনে নিৰ্বাচনী দায়িত্বত নিয়োজিত ব্যক্তি অসুস্থ হৈ পৰিলে তেওঁলোকক আয়ুষ্মান ভাৰত জন আৰোগ্য যোজনাৰ অধীনত বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰা হ'ব। নিৰ্বাচনী দায়িত্বত নিয়োজিত কোনো ব্যক্তি দুৰ্ঘটনাগ্ৰস্ত হলে বা তেওঁলোকৰ প্ৰাণহানি হলেও তৎকালীনভাৱে পৰিয়ালক সাহায্য দিয়াৰ ব্যৱস্থা কৰা হ'ব। ইফালে নিৰ্বাচনৰ সময়ত নিৰাপত্তাৰ দিশটোত বিশেষভাৱে দৃষ্টি ৰখা হৈছে। আন্তঃৰাজ্যিক তথা আন্তঃৰাষ্ট্ৰীয় সীমান্তসমূহত সম্ভাৱ্য কুটাঘাতমূলক কাৰ্যকলাপ প্ৰতিৰোধ কৰিবলৈ কঠোৰ পদক্ষেপ লোৱা হৈছে।
আপোনাৰ ভোট আপোনাৰ কণ্ঠ, ভোটৰ শক্তিৰে নিৰ্মাণ কৰক সুস্থ গণতন্ত্ৰ। লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত 26 এপ্ৰিলত দৰং, ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁৱত হ'বলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক।
অৰুণাচল প্ৰদেশৰ 4টা বিধানসভা সমষ্টিৰ 8টা ভোটগ্ৰহণ কেন্দ্ৰত কাইলৈ বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে এই ভোটগ্ৰহণ কেন্দ্ৰকেইটাত যোৱা 19 এপ্ৰিলত বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল যদিও নিৰ্বাচন আয়োগে পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিয়ে। বামেং আৰু নিয়াপিন বিধানসভা সমষ্টিৰ এটাকৈ ভোটগ্ৰহণ কেন্দ্ৰ, ৰুমগং সমষ্টিৰ 2টা আৰু নাছো বিধানসভা সমষ্টিৰ 4টা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ কৰা হ'ব। পুৱা 6 বজাৰ পৰা বিয়লি 2 বজালৈ ভোটগ্ৰহণৰ সময় ধাৰ্য কৰা হৈছে। শ্ৰোতাসকলে সন্ধিয়া আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ভাস্বতী দেৱীৰ পৰা।
অসম লোকসেৱা আয়োগৰ পৰীক্ষা কেলেংকাৰী গোচৰ সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বন্ধ খামৰ ভিতৰত তদন্তৰ অগ্ৰগতিৰ প্ৰতিবেদন দাখিল কৰে। তদন্তকাৰী সংস্থাটোৰ হৈ ৰাজ্য চৰকাৰৰ অধিবক্তাই এই প্ৰতিবেদন দাখিল কৰে। উল্লেখযোগ্য যে আয়োগৰ পৰীক্ষাত অনিয়মেৰে উত্তীৰ্ণ হৈ একাংশ বিষয়াই চাকৰি লাভ কৰা বিষয় সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে তদন্ত চলাই আহিছে। বিষয়টো সন্দৰ্ভত তদন্ত চলাই গোটটোৱে বহুকেইগৰাকীক গ্ৰেপ্তাৰ কৰাৰ লগতে আন বহুতকে জেৰা কৰিছিল। ইয়াৰ পাছতে গোটে উচ্চ ন্যায়ালয়ত তদন্তৰ অগ্ৰগতিৰ প্ৰতিবেদন দাখিল কৰে। 2024-25 বৰ্ষত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তিৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দৰ্পণ নামভৰ্তি পৰ্টেল আজিৰে পৰা মুকলি কৰা হৈছে। এই সন্দৰ্ভত শিক্ষা সংসদে জাৰি কৰা নিৰ্দেশনা অনুসৰি ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন শিক্ষানুষ্ঠানত নামভৰ্তিৰ বাবে www.darpan.ahsec.online.in বা www.ahsec.assam.gov.in এই ৱেবছাইটৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰিব। আজিৰে পৰা 2 মে পৰ্যন্ত ছাত্ৰ-ছাত্ৰীসকলে অনলাইন আবেদন কৰিব পাৰিব। এনে আবেদনৰ পিছত সংশ্লিষ্ট শিক্ষানুষ্ঠানে 3 মেৰ পৰা 4 মেৰ ভিতৰত ছাত্ৰ-ছাত্ৰীৰ যোগ্যতাৰ তালিকা, অপেক্ষাৰ তালিকা প্ৰস্তুত কৰিব। 6 মেৰ পৰা 8 মেৰ ভিতৰত ছাত্ৰ-ছাত্ৰীসকলে শিক্ষানুষ্ঠানসমূহত নামভৰ্তি কৰিব লাগিব। ৰাজ্যখনৰ 4টা সমষ্টিৰ বাবে হ'বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে 47গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিত হৈছে। উল্লেখযোগ্য যে দ্বিতীয় পৰ্যায়ত অহা 26 এপ্ৰিলত আউটাৰ মণিপুৰৰ উপৰিও দেশৰ 88টা সংসদীয় সমষ্টিৰ বাবে হ'বলগীয়া নিৰ্বাচনত 1,198গৰাকী প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। দ্বিতীয় পৰ্যায়ত অসমৰ 61গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। কৰিমগঞ্জত 24, নগাঁৱত 13, দৰং ওদালগুৰিত 11, শিলচৰত 8 আৰু ডিফুত 5গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। এই পৰ্যায়ত ৰাজ্যখনৰ দৰং ওদালগুৰি সমষ্টিত NDA প্ৰাৰ্থী তথা সাংসদ দিলীপ শইকীয়া, কংগ্ৰেছৰ মাধৱ ৰাজবংশী আৰু BPFৰ দুৰ্গা দাস বৰুৱাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ইপিনে শিলচৰত বিজেপি মিত্ৰজোঁটৰ পৰিমল শুক্লবৈদ্য, তৃণমূল কংগ্ৰেছৰ ৰাধাশ্যাম বিশ্বাস আৰু কংগ্ৰেছ দলৰ সূৰ্যকান্ত চৰকাৰে প্ৰতিদ্বন্দ্বিতা অৱতীৰ্ণ হ'ব। কৰিমগঞ্জত বিজেপি মিত্ৰজোঁটৰ কৃপানাথ মাল্লা, কংগ্ৰেছৰ হাফিজ ৰচিদ চৌধুৰী আৰু AIUDFৰ চাহাবুল ইছলাম চৌধুৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। নগাঁও সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাৰ বিপৰীতে কংগ্ৰেছ দলৰ প্ৰদ্যুৎ বৰদলৈ আৰু AIUDFৰ আমিনুল ইছলামে প্ৰতিদ্বন্দ্বিতা কৰিব। অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ডিফু সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ হৈ অমৰ সিং টিছো, কংগ্ৰেছৰ জয়ৰাম ইংলেং আৰু গণ সুৰক্ষা পাৰ্টীৰ জন ৱাৰ্নাৰ্ড চাংমাই প্ৰতিদ্বন্দ্বিতা কৰিব। উল্লেখ্য যে সমগ্ৰ দেশত দ্বিতীয় পৰ্যায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'বলগীয়া প্ৰাৰ্থীসকলৰ ভিতৰত সামগ্ৰিকভাৱে 8.6% মহিলা প্ৰাৰ্থী আছে। এই পৰ্যায়ত অসম আৰু ত্ৰিপুৰাত 2গৰাকীকৈ মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি জানিব পৰা গৈছে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰাৰ্থীসকলৰ ভিতৰত মহিলা প্ৰাৰ্থী 8.2% আছিল। দ্বিতীয় পৰ্যায়ত কেৰালাত সৰ্বাধিক 25গৰাকী মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। আনহাতে কৰ্ণাটকত 21গৰাকী আৰু উত্তৰ প্ৰদেশত 10গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। সংশোধিত চূড়ান্ত ভোটদাতাৰ তালিকা অনুসৰি অসমত প্ৰায় 2,43,00,000 ভোটদাতাই এইবাৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব পাৰিব। ইয়াৰ ভিতৰত 1,21,79,000ৰো অধিক পুৰুষ আৰু প্ৰায় 1,21,00,000 মহিলা ভোটদাতা। প্ৰথমবাৰৰ বাবে ভোটদাতাৰ তালিকাত অন্তৰ্ভুক্ত 7,26,783গৰাকী ভোটদাতা আছে। আনহাতে ৰাজ্যখনত 80 বছৰৰ ঊৰ্ধৰ ভোটদাতাৰ সংখ্যা হৈছে 2,72,000ৰো অধিক। ৰাজ্যখনৰ অনুসূচিত জাতিৰ বাবে সংৰক্ষিত ডিফু সংসদীয় সমষ্টিত সৰ্বনিম্ন 8,92,789 আৰু ধুবুৰী সমষ্টিত সৰ্বাধিক 26,43,000ৰো অধিক ভোটদাতা আছে। বতৰ বিজ্ঞান বিভাগে কাইলৈ পৰ্যন্ত উত্তৰ পূৰ্বাঞ্চলত প্ৰবল বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, ত্ৰিপুৰা, মণিপুৰ আৰু মিজোৰামত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগে লগতে পূব ভাৰতৰ পৰৱৰ্তী 4 দিন পৰ্যন্ত গ্ৰীষ্ম প্ৰৱাহৰ প্ৰকোপো অব্যাহত থাকিব পাৰে আৰু ন ন অঞ্চলত গ্ৰীষ্ম প্ৰৱাহৰ প্ৰকোপ কবলত পৰিব পাৰে বুলি সকীয়াই দিছে। গুৱাহাটীত আজি আয়োজিত এটা অনুষ্ঠানত দেশৰ প্ৰাক্তন ৰাষ্ট্ৰদূত তথা ৰাষ্ট্ৰসংঘৰ প্ৰাক্তন সহকাৰী সচিব প্ৰধান লক্ষ্মী মুৰ্দেশ্বৰ পুৰীৰ গ্ৰন্থ স্বৰ্লিং দ্য ছান উন্মোচন কৰা হয়। এই অনুষ্ঠানত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান, আৰক্ষী বিশেষ সঞ্চালক প্ৰধান হৰমিত সিং আৰু সেনাবাহিনীৰ ইষ্টাৰ্ণ কামাণ্ডাৰ প্ৰাক্তন GOC ৰাণা প্ৰতাপ কলিতা বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মুখামুখি হ'ব। চেন্নাইৰ MA চিদাম্বৰম ষ্টেডিয়ামত খেলখনৰ সন্ধিয়া 7:30 বজাৰ পৰা আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। ৰাজ্যখনত দ্বিতীয় পৰ্যায়ত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান অন্ত পৰাৰ আগদিনা আজি বিভিন্ন ৰাজনৈতিক দলৰ ব্যাপক প্ৰচাৰ অভিযান। অহা 26 এপ্ৰিলত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন স্বচ্ছ আৰু ন্যায়িকৈ পৰিচালনাৰ বাবে নিৰ্বাচন আয়োগৰ বিশেষ তৎপৰতা গ্ৰহণ। 2024-25 বৰ্ষৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তিৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দৰ্পণ নামভৰ্তি পৰ্টেল মুকলি। অসম লোকসভা আয়োগৰ পৰীক্ষা কেলেংকাৰী গোচৰ সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত তদন্তৰ প্ৰতিবেদন দাখিল আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি চেন্নাই ছুপাৰ কিংছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মুখামুখি।